চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তি বচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
যিসু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই ককা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ ভ্ৰাতা।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে বাৰু? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ চিঠি বাৰু লিখিছেনে? যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহ'লে আজিয়েই লিখিবচোন। আৰু যদিহে আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহ'লে আপোনাক ধন্যবাদ জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ আজিও যেন আমালৈ দুষাৰিমান লিখি পঠিয়ায়। আচলতে আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰই আমাৰ উৎসাহ উদ্দীপনাৰ উৎসৰ নিচিনা। আহকচোন প্ৰিয় শ্ৰোতা, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ। আমি চুটিকৈ প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। প্ৰাৰ্থনা কৰিছোঁ পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যাত্মিক জীৱনৰ প্ৰয়োজনসমূহো তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমাৰ এই ভক্তিবচন অনুষ্ঠানটো যদি আপুনি নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আজি আমি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? এই পত্ৰখন আমি চমুকৈ ৰোমিয়া পত্ৰ বুলিয়েই কওঁ। আমি যোৱা অনুষ্ঠানত এই ৰোমিয়া পত্ৰৰ 15 অধ্যায়ৰ 13 পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি 14 পদটোৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। যিহুদী আৰু অনাজিহুদী সকলো মহাজাতি, জাতি আৰু উপজাতিৰ সন্মিলিত খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলে একেলগে ঈশ্বৰৰ গৌৰৱ কৰাৰ বিষয়ে আমি ইয়াৰ আগৰ আমাৰ ধাৰাবাহিক আলোচনাত আলোচনা কৰিলোঁ, ৰোমিয়া 15 অধ্যায়ৰ 13 পদলৈকে আলোচনা কৰি, নহয় জানো? আজিৰ আলোচনাত আমি চাম 14 পদৰ পৰা পৌলৰ ব্যক্তিগত সাক্ষ্য অব্যাহত ৰখাৰ বিষয়ে। প্ৰথমতে আমি 14 পদটো পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি শুনিব। পাঠ কৰি দিছোঁ। হে মোৰ ভাইবিলাক, তোমালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে তোমালোক সকলো জ্ঞানেৰে পূৰ আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ সদগুণেৰে পৰিপূৰ্ণ হৈছা। এতিয়াৰ পৰা পৰজাতিসকলৰ পাচনিৰূপে পৌলে তেওঁৰ ব্যক্তিগত সাক্ষ্য আৰম্ভ কৰিছে। আমি জানো যে পৌলে ৰোমিয়া খ্ৰীষ্টীয় লোকসকললৈ লিখা এই ৰোমিয়া পত্ৰখনকে বৰ ব্যক্তিগত পত্ৰৰূপে লিখিছে। এতিয়া শাস্ত্ৰীয় তত্ত্বমূলক কথা এফলীয়া কৰি থৈ পুনৰ ব্যক্তিগত সাক্ষ্যৰ কথা লিখিবলৈ তেওঁ আৰম্ভ কৰিছে। চিঠিখনৰ আৰম্ভণিতো তেওঁৰ ব্যক্তিগত সাক্ষ্য প্ৰকাশ কৰি ৰোমলৈ যোৱাৰ কথাত এইদৰে লিখিছে, কিয়নো ঈশ্বৰৰ ইচ্ছাৰে কোনো ৰকমে এতিয়া শেষত তোমালোকৰ ওচৰলৈ যাবলৈ শুভ যাত্ৰা পাবৰ কাৰণে মই যে নিৰন্তৰে তোমালোকৰ নাম উল্লেখ কৰি মোৰ প্ৰাৰ্থনাকালত সদায় প্ৰাৰ্থনা কৰোঁ। ৰোমিয়া 1:9 এতিয়া তেওঁ কি কৈছে? ৰোমিয়া 15:14 শুনকচোন। হে মোৰ ভাইবিলাক, তোমালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে তোমালোক সকলো জ্ঞানেৰে পূৰ আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ সদগুণেৰে পৰিপূৰ্ণ হৈছা। এয়া পৌলে বৰ সুন্দৰ কথা কৈছে। পৌলে আচলতে ৰোমিয়া লোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে। ইয়াৰ আগতে খ্ৰীষ্টীয় তত্ত্বমূলক বিষয় যিবোৰ বিষয়ৰ বিষয়ে লিখিছিল সেইবোৰ বৰ খোলাখুলি স্পষ্টবাদীৰূপে আৰু সাহসেৰে লিখাৰ বাবে। তেওঁ যে এইদৰে ইমান খোলাখুলিকৈ লিখিছিল তাৰ কাৰণটো কিন্তু সেইটো নাছিল যে ৰোমিয়া লোকসকলৰ সদগুণ আৰু জ্ঞানৰ অভাৱ হৈছিল, নহয়। কিন্তু তেওঁলোক সদগুণ আৰু জ্ঞানেৰে পৰিপূৰ্ণ আছিল বুলিহে তেওঁ ইমান খোলাখুলি আৰু স্পষ্টভাৱে লিখিব পাৰিছিল। অতি সুন্দৰ কথা নহয়নে বাৰু? ৰোমিয়া লোকসকললৈ লিখা তেওঁৰ এই চিঠিখন আমাৰ বাবে এৰি থৈ গ'ল যেন আমি এই পত্ৰখনত থকা অতি সুন্দৰ সুন্দৰ আৰু প্ৰয়োজনীয় শিক্ষাসমূহ আজি জানিব পাৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি এগৰাকী খ্ৰীষ্টীয় লোক, তেন্তে জানিব যে ৰোমিয়া পুস্তকৰ শিক্ষাখিনি আপোনাৰ খ্ৰীষ্টীয় জীৱনৰ বাবে এক এৰাব নোৱাৰা অংশ। প্ৰত্যেক বিশ্বাসকাৰীয়েই ৰোমিয়া পত্ৰৰ শিক্ষাখিনি শিকাটো নিতান্তই প্ৰয়োজনীয় কথা যদি জীৱনত তেওঁ খ্ৰীষ্টীয় বিশ্বাসত দৃঢ় আৰু বলৱন হ'বলৈ ইচ্ছা কৰে। এই পত্ৰখনত উৎসাহ, উদ্দীপনা আৰু পৰামৰ্শ, মন্ত্ৰণা আদি দিয়াত পৌলে নিজৰ নম্ৰতা আৰু ভাষাৰ মধুৰতা বজাই ৰাখিছে। ঈশ্বৰৰ যি ভাগ তাৰ ওপৰত তেওঁ প্ৰভুত্ব খটাবলৈ তিলমানো চেষ্টা কৰা নাই। 15 আৰু 16 নম্বৰ পদ পঢ়িম। তথাপি যিহতে পৰজাতিবিলাকে পবিত্ৰাত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্যস্বৰূপ পৰম গ্ৰহণীয় হয়, এই আশয়েৰে মই যাই পৰজাতিবিলাকলৈ খ্ৰীষ্ট যীশুৰ সেৱক হৈ ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ। ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে তোমালোকক সোঁৱৰোৱাৰ নিচিনাকৈ মাজে মাজে অতি সাহেৰে লিখিলোঁ। পৌলে যেতিয়া কৈছে মই লিখিলোঁ, তেতিয়া তেওঁ এই ৰোমিয়া পত্ৰখনৰ কথাকেই কৈছে। তেওঁ ইয়াত ব্যাখ্যা কৰিছে কি কাৰণেনো তেওঁ ইমান সাহসেৰে এই পত্ৰখন লিখিছিল, আৰু লগতে এই কথাও তেওঁ সোঁৱৰাই দিছিল যে তেওঁ প্ৰকৃততে অনাজিহুদী জাতি বা পৰজাতি লোকৰহে এগৰাকী পাচনি। ঈশ্বৰৰ অনুগ্ৰহৰ যোগেদি তেওঁলৈ অহা এই ঈশ্বৰ প্ৰদত্ত দায়িত্বটোৰ ওপৰত ভিত্তি তেওঁ এই পত্ৰখন লিখিছে আৰু মানুহবিলাকৰ, বিশেষকৈ পৰজাতি লোকৰ পৰিচৰ্যা কৰিছে। তেওঁৰ পত্ৰখন যে ঈশ্বৰৰ নিশ্বাসিত বচন, এই কথাই তাক প্ৰমাণিত কৰে। মন্দিৰৰ উপাসনাত লেবিয়াসকলে ব্যৱহাৰ কৰা ভাষা ইয়াত ব্যৱহাৰ কৰি পৌলে নিজকে এগৰাকী শুভবাৰ্তা প্ৰচাৰক ৰূপে পৰিচয় দিছে। পৰজাতিবিলাক পবিত্ৰ আত্মাৰ দ্বাৰাই গ্ৰহণীয় হয়, তেওঁলোকৰ ধৰ্ম বা নীতি নিয়ম, বিধি বিধান পালন কৰাৰ দ্বাৰাই নহয়। কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ কাৰণে এই জগতলৈ প্ৰেৰিত অৱতাৰী যীশুখ্ৰীষ্টৰ কাৰণেহে তেওঁলোক গ্ৰহণীয় হয়। পবিত্ৰীকৃত মানে হৈছে যে কৰ্নেলিয়াছৰ সময়ৰে পৰাই পবিত্ৰ আত্মাই পৰজাতিবিলাকৰ অন্তৰতো বাস কৰিবলৈ ধৰিলে। প্ৰভুত বিশ্বাস স্থাপন কৰি নতুন জন্ম লাভ কৰাৰ লগে লগেই প্ৰভুৰ আত্মাই বিশ্বাসকাৰীজনৰ অন্তৰত বাস কৰিবলৈ লয় আৰু বিশ্বাসকাৰীজনৰ জীৱনত কাম কৰিবলৈ আৰম্ভ কৰে। বৰ বিশেষ অৰ্থতহে যে পৌল পৰজাতিবিলাকৰ বাবে পাচনি আছিল সেই কথা আমি পাহৰি নাযাওঁ হওক, তেওঁ পৰজাতিসকলক ঈশ্বৰৰ জীৱন্ত বলিস্বৰূপে উৎসৰ্গ কৰিছিল। এই বিষয়টো আমি আজিও হয়তো অতি স্পষ্টৰূপে বুজি নাপাব পাৰোঁ, কিন্তু বুজি পাওঁ বা নাপাওঁ, আজি পৃথিৱীৰ সকলো পৰজাতিৰ জাতি আৰু উপজাতিসকলে প্ৰভুৰ সেই শুভবাৰ্তা পাই বিশ্বাস কৰি পৰিত্ৰাণত যে প্ৰৱেশ কৰি আছে তাক হ'লে অতি ভালদৰে আমি জানো। প্ৰিয় খ্ৰীষ্টীয় শ্ৰোতা, আপুনি যদি আপোনাৰ উৰে জীৱনত পৌলৰ দৰে এজন ঈশ্বৰৰ দাসৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়া নাই, তেন্তে আজিয়েই ধন্যবাদ দিয়ক। ঈশ্বৰেহে পৌলক পৃথিৱীৰ পৰজাতিৰ সকলো জাতি আৰু পৰজাতিবিলাকলৈ দান কৰিছে, এইকাৰণেও আমি ৰোমিয়া পত্ৰখন পঢ়িব লাগে। 17 নম্বৰ পদ, এতেকে ঈশ্বৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে যীশুখ্ৰীষ্টত মোৰ শ্লাঘা আছে। পৌলে হাঁহেৰে পত্ৰখন লিখাৰ পাছত ক্ষমা খোজাৰ প্ৰয়োজন দেখিছিল, কাৰণ তেওঁ ভাবিছিল যে ৰোমত খ্ৰীষ্টীয় সাধুসন্তসকলৰ ক্ষেত্ৰত ইমান খোলাখুলি, স্পষ্ট আৰু সাহসৰ পৰামৰ্শ হয়তো প্ৰয়োজন নাছিল। তথাপিতো সকলো আস্থাসহ তেওঁ এই পত্ৰখন তেওঁলোকলৈ লিখিছিল। ইয়াত, অৰ্থাৎ এই পত্ৰখনত, তেওঁৰ ব্যক্তিগত কোনো ধৰণৰ ধাৰণা নিহিত নাই। তেওঁ ঈশ্বৰৰ দাস আৰু তেওঁ সদায়েই ঈশ্বৰৰ ইচ্ছাকেই পালন কৰে। এয়া আমাৰ সকলোৰে বাবেই বৰ প্ৰয়োজনীয় কথা। ঈশ্বৰৰ দাসৰ চৰিত্ৰত এটা বদগুণ একেবাৰেই প্ৰকাশ পাব নালাগে, আৰু সেইটো হৈছে অহংকাৰ বা গৰ্ব। আমি নিজকে এক কৰ্তৃত্বশীল বিষয়াৰ ৰূপত নেদেখি ঈশ্বৰৰ দাসৰ ৰূপত দেখা পাব লাগে, কাৰণ আমি যীশুখ্ৰীষ্টৰ দাস। তেওঁৰ হাততহে সকলো কৰ্তৃত্ব আৰু সকলো ক্ষমতা আছে। এতিয়া আমি 18 আৰু 19 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছো। কিয়নো আচৰিত আৰু অদ্ভুত লক্ষণৰ গুণে পবিত্ৰ আত্মাৰ শক্তিৰে পৰজাতিবিলাকৰ আজ্ঞাধীনতাৰ অৰ্থে বাক্য আৰু কাৰ্যত মোৰ দ্বাৰাই খ্ৰীষ্টে যি যি সাধন কৰিলে তাত বাজে আন একো কবলৈ মই সাহ নকৰিম। সাধন কৰাতে জিৰচালেমৰ আৰু তাৰ চাৰিওফালৰ পৰা ইল্লুৰিয়ালৈকে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিলোঁ। আন কথাত পৌলে ইয়াত কৈছে যে তেওঁ কেৱল সেইবোৰ কামৰ বিষয়েহে ক'ব যিবোৰ প্ৰভুৱে পৌলৰ যোগেদি সাধন কৰিছিল। ইয়াত আচৰিত আৰু অদ্ভুত লক্ষণৰ গুণে মানে হৈছে তেতিয়াৰ দিনত অৰ্থাৎ আদিম মণ্ডলীৰ যুগত ঈশ্বৰে পাচনীসকলৰ পৰিচৰ্যাত কিছুমান আশ্চৰ্যজনক কৰ্মেৰে তেওঁৰ নিজৰ কৰ্ম সাধন কৰা। নৱবিধান লিখা হোৱাৰ পূৰ্বে ঠিক ভেটিত যেন মণ্ডলী গঠন হয়, তাৰ বাবেই সেইদৰে ঈশ্বৰে অলৌকিক কাৰ্য সাধনৰ যোগেদি পাচনীসকলৰ দ্বাৰাই কাৰ্য সাধন কৰোৱাইছিল। ইফিছত থকা ভাই ভনীসকললৈ চিঠি লিখি পাচনী পৌলে কৈছিল যে প্ৰভু যীশুখ্ৰীষ্টক মণ্ডলীৰ ভেটিটোৰ চুকৰ প্ৰধান শিলৰূপে লৈ ভাৱবাদী আৰু পাচনীসকলৰ ভেটিতেই মণ্ডলী স্থাপন কৰা হৈছিল। প্ৰকৃত ভেটি প্ৰভু যীশুখ্ৰীষ্ট স্বয়ং নিজেই, কিন্তু সেই ভেটিৰ ওপৰত মণ্ডলী স্থাপন কৰিছিল পাচনী আৰু ভাৱবাদীসকলে। তাকেই পৌলে ইয়াত কৈছে। ইয়াত পৌলে এটা বৰ ডাঙৰ কথা কৈছে যে জিৰচালেম আৰু তাৰ চাৰিওফালৰ পৰা ইল্লুৰিয়ালৈকে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিলে। এনে কথা আমাৰ মাজৰ কোনোবাই ক'ব পাৰিবনে? শুভবাৰ্তা লৈ পৰজাতিসকলৰ মাজত তেওঁ কিমান ঘূৰি ফুৰিছিল আপুনি নিজেই ভাবি চাওকচোন। আমাৰ মাজত আজি এজনো পৌল আছেনে? 20 আৰু 21 নম্বৰ পদ। আৰু অন্যে স্থাপন কৰা ভেটিৰ ওপৰত যেন নাসাজু, কিন্তু যেনেকৈ লিখা আছে বোলে যিবিলাকৰ আগত তেওঁৰ বিষয়ে সংবাদ দিয়া নাই তেওঁবিলাকেই দেখিব, আৰু যিবিলাকে শুনা নাই তেওঁবিলাকেই বুজিব। এইদৰে যেন হয় এইকাৰণে যি যি ঠাইত খ্ৰীষ্টৰ নাম প্ৰচাৰিত হোৱা নাই সেই সেই ঠাইত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ মই যত্ন কৰিলোঁ। পাচনী পৌলে এয়া কৰিবলগীয়া কাম নকৰিলেই নহ'ব বিধৰ কামহে কৰিছিল। প্ৰতিযোগিতাৰ বাবে নাইবা নিজক জাকত জিলিকা কৰিবলৈ নাইবা মান যশ বুটলিবলৈ তেওঁ সেই কাম কৰা নাছিল। সেয়েহে তেওঁ এনে ঠাইত শুভবাৰ্তা প্ৰচাৰ কৰিছিল য'ত কোনেও শুভবাৰ্তা প্ৰচাৰ কৰা নাছিল। মণ্ডলী গঠন কৰাৰ ৰিপৰ্ট দি দেশী আৰু বিদেশী ধন উপাৰ্জন কৰিবলৈ, শুভবাৰ্তাক লৈ ব্যৱসায় কৰিবলৈ, তেওঁ সিজা শাকত নিমখ দি ফুৰিবলৈ নাইবা পৰৰ গঁৰালৰ ছাগলী চুৰ কৰিবলৈ যোৱা নাছিল। তেওঁ শুভবাৰ্তা প্ৰচাৰ সেইবোৰ কাৰণত কৰা নাছিল। পৌলৰ হাতত আছিল ঈশ্বৰৰ শুভবাৰ্তা, মানৱ জাতিলৈ ঈশ্বৰে পঠোৱা শুভবাৰ্তা। কিন্তু হে সিজা শাকত নিমখ দিওঁতা, পৰৰ গঁৰালৰ ছাগলী চুৰ কৰোঁতা মৰমৰ ভাই ভনীসকল, আপোনালোকৰ হাতত শুভবাৰ্তা আছেনে বাৰু? দয়াকৰি আপোনালোকে ৰোমিয়া 15 নম্বৰ অধ্যায়ৰ 20 আৰু 21 নম্বৰ পদ দুটা পঢ়ি চাওক। প্ৰকৃত শুভবাৰ্তা ঘোষক কেনেকুৱা হ'ব লাগে আৰু কেনেকুৱা ঠাইত শুভবাৰ্তা ঘোষণা কৰিব লাগে, কেনেকুৱা ঠাইত গৈ মণ্ডলী পাতিব লাগে, সেই বিষয়ে তাতেই আমি বুজি পাওঁ। য'ত শুভবাৰ্তা ঘোষণা কৰা হোৱা নাই, য'ত কোনেও কেতিয়াও শুভবাৰ্তা জনোৱা নাই, তেনেকুৱা ঠাইতেই শুভবাৰ্তা ঘোষণা কৰা উচিত। প্ৰিয় শ্ৰোতা, আজি ভুল শিক্ষাও আমাৰ মাজত গা কৰি উঠিছে। ঈশ্বৰৰ ৰাজ্য যে খোৱা বোৱা, এনেকৈ অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্যক লৈ নহয়, ঈশ্বৰৰ ধাৰ্মিকতাক লৈহে হয়। পৰভাষা ক'ব পৰাতকৈ শালীনতাপূৰ্ণ ভাষা ক'ব পৰাত আজি মানুহৰ পৰম উপকাৰ হয়। আচৰিত চিন, অদ্ভুত লক্ষণ, ভুল শিক্ষা, নীতি নিয়ম আৰু ভুল শিক্ষাত জোৰ আৰোপ কৰাৰ সলনি যীশুখ্ৰীষ্টৰ শুভবাৰ্তাত জোৰ আৰোপ কৰক আৰু মণ্ডলী গঠন কৰক। এতিয়া আমি 22 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। এইকাৰণে মই তোমালোকৰ ওচৰলৈ যাবলৈ অনেকবাৰ বাধা পালোঁ। শুভবাৰ্তা নোপোৱা লোকৰ মাজলৈ গ'লে অনেকবাৰ বাধা পোৱা যায়। ছাগলী চুৰ কৰিবলৈ গ'লে বাধা পোৱা নাযায়, কাৰণ মনে মনে আৰু ৰাতিৰ অন্ধকাৰতহে ছাগলীবোৰ যায়। 23 আৰু 24 নম্বৰ পদ, কিন্তু এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ আৰু ঠাই নাই দেখি স্পেইন দেশলৈ যাত্ৰা কৰোঁতে তোমালোকৰ ওচৰলৈ যাবলৈ অনেক বছৰৰ পৰা মোৰ বৰ ইচ্ছা থকাত আৰু আশা কৰোঁ যাত্ৰা কৰোঁতে তোমালোকক দেখা পাম। আৰু প্ৰথমে তোমালোকৰ আলাপ আলোচনাত তৃপ্ত হোৱাৰ পাছত তোমালোকেই মোক আগবঢ়াই থৈ আহিবা। এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ আৰু ঠাই নাই। আমাৰ মাজৰ কোনে বাৰু এনেদৰে ক'ব পাৰিব? কাৰণ পৌলে বাস্তৱিকতেই সেইবোৰ অঞ্চলত চুকে কোণে শুভবাৰ্তা প্ৰচাৰ কৰিছিল। তেওঁ স্পেইনলৈ গৈছিল নে? নিশ্চয় গৈছিল। তেওঁ স্পেইনলৈ, এনেকি ইল্লুৰিয়ামলৈ যোৱাৰো কোনো বিৱৰণ বাইবেলত নাথাকিলেও পৌলে মিছা কথা ক'বনে? এতিয়া আমি 25 আৰু 26 এই পদ দুটা পাঠ কৰি দিব খুজিছোঁ। অনুগ্ৰহ কৰি শুনিব। কিন্তু এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্যাৰ অৰ্থে জিৰচালেমলৈ যাওঁ, কিয়নো মাকিদনিয়া আৰু আখায়া দেশীয়বিলাকে জিৰচালেমত থকা পবিত্ৰসকলৰ মাজৰ দৰিদ্ৰবিলাকৰ অৰ্থে কিছু দান দিবলৈ ভাল দেখিলে। পাচনি পৌলে কি কাৰণে এতিয়া জিৰচালেমলৈ গৈ আছে সেই কথা ইয়াতে ব্যক্ত কৰিছে। তেওঁ জিৰচালেমলৈ কিছু আৰ্থিক সাহায্যলৈ যাবলৈ ইচ্ছা কৰিছিল। জিৰচালেমৰ খ্ৰীষ্টীয় বিশ্বাসী লোকসকল অতি দৰিদ্ৰ অৱস্থাত আছিল আৰু তেওঁলোকৰ সহায়ৰ বাবে আন আন ঠাইৰ লোকে যি দান দক্ষিণা দিছিল সেইবোৰ লৈ পাচনি পৌল সেই ঠাইলৈ যাবলৈ আগবাঢ়িছিল। তেওঁ জিৰচালেমলৈ কিছু আৰ্থিক সাহায্যলৈ যাবলৈ ইচ্ছা কৰিছিল। কিয়? কাৰণ তেওঁ শুভবাৰ্তা দি জিৰচালেমত মণ্ডলী গঠন কৰাৰ বাবেই তাৰণাৰ যোগেদি সেই ঠাইৰ মানুহৰ সা সম্পত্তিৰ অনিষ্ট সাধন হৈছিল আৰু সেইবাবেই তেওঁলোকক এতিয়া আৰ্থিক সাহায্য দিবলৈ তেওঁ আগবাঢ়ি গৈ আছে। পৌলৰ চিন্তা দেখিছেনে প্ৰিয় শ্ৰোতা? ইয়াত কিছু দান নহৈ হ'ব লাগিছিল কিছু বৰঙণি, কাৰণ গ্ৰীক ভাষাত বৰঙণি শব্দটোৰ কাৰণে কনৈনিয়া শব্দটো ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ আৰ্থিক সাহায্যটোকো সহভাগিতাৰ অৰ্থতেই লোৱা হৈছিল। এতিয়া আমি 27 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। কাৰণ ভালো দেখিলে আৰু তেওঁলোকৰ ধৰুৱাও হৈ আছে, কিয়নো পৰজাতিবিলাক যদি আত্মিক বিষয়ত তেওঁবিলাকৰ সহভাগী হ'ল তেন্তে মাংসিক বিষয়ত তেওঁবিলাকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হৈ আছে। জিৰচালেম মণ্ডলীলৈ আগবঢ়োৱা পৰজাতীয় লোকসকলৰ এই বৰঙণি আছিল স্বইচ্ছাই দিয়া বৰঙণি। মাকিদনিয়া আৰু আখায়া দেশীয় খ্ৰীষ্টীয় লোকসকল জিৰচালেমৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ওচৰত আচলতে আত্মিকভাৱে ঋণী হৈ আছিল বা ধৰুৱা হৈ আছিল, কাৰণ সেই জিৰচালেমৰ মণ্ডলীৰ পৰাই আচলতে তেওঁলোকলৈ খ্ৰীষ্টৰ শুভবাৰ্তা আহিছিল আৰু সেই আত্মিক উপকাৰৰ সলনি তেওঁলোকে আৰ্থিক সাহায্য আগবঢ়াইছিল আৰু সেই আৰ্থিক সাহায্যৰেই তেওঁলোকে সহভাগিতা ৰাখিছিল। পৰস্পৰে পৰস্পৰৰ সহভাগিতা ৰাখিয়েই পৰস্পৰে পৰস্পৰৰ ঋণ পৰিশোধ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, আমি এইখিনিতে এটা কথা মনত পেলোৱা ভাল হ'ব যে আমাৰ আত্মিক প্ৰয়োজন পূৰণ কৰাৰ কাৰণে, আমাক নৰকৰ পৰা উদ্ধাৰ কৰি আমাক আত্মিকভাৱে পৰিত্ৰাণ দিবৰ কাৰণে পিতৃ ঈশ্বৰে আমালৈ যিখিনি কৰিলে তাৰ কাৰণে আমি তেওঁৰ ওচৰত অনন্তকালৰ বাবে ঋণী হৈয়ে থাকিম। তাৰ বিনিময়ত আমি একো দিব নোৱাৰিলেও আমি তেওঁলৈ প্ৰেম কৰাৰ চিনস্বৰূপে আমাৰ নিজৰ জীৱনটোকেই তেওঁৰ হাতত শুধাই নিদিওঁ কিয়? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।
যদিহে মিয়া মোৰ কিহৰ ভয় কিহৰ ভা কিহৰ নো মই দুখীয়া সৰ্ব কৰি ঈশ্বৰ জিহুৱা।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
I see.